এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। ষোড়শ বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নলয়। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহু বিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। ইয়াৰ জৰিয়তে অসম উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰা প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা 13 মে'ত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল। অসম বিধানসভাৰ অধিৱেশনত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্ত নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। শ্ৰীমতী নেওগে কয় যে দেশৰ মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66 গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5 জন লোকক পদ্মবিভূষণ, 13 জনক পদ্মভূষণ আৰু 113 জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131 জন লোকলৈ পদ্ম বঁটা আগবঢ়োৱা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5 গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেকথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকাশ্যলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অহা 27 মে'ত বিশ্ববিদ্যালয়খনৰ কটন এলামনাই ভৱনত প্ৰাক্তন কটনিয়ান সতীৰ্থবৃন্দৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সচিব দেৱজিৎ শইকীয়া আৰু 90ৰ কেইবাগৰাকীও প্ৰাক্তন কটনিয়ানক সম্বৰ্ধনা জনোৱা হ'ব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য শিক্ষাবিদ সাহিত্যিক ডঃ অমৰজ্যোতি চৌধুৰীয়ে বক্তৃতা প্ৰদান কৰাৰ লগতে প্ৰাক্তন কটনিয়ান শিল্পীসকলে সংগীত পৰিৱেশন কৰিব। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্চক আৰু লোকপিয়ল আয়ুক্ত, মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নোডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা হ'ব আৰু গৃহতালিকা, গৃহপিয়ল আৰু জনসংখ্যা গণনা 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰাম্যাঞ্চল, নগৰাঞ্চল, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।